আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক বুদ্ধেশ্বৰ দ্বীপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হোৱা বুদ্ধেশ্বৰ হৈছে একমাত্ৰ শ্ৰমিক। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নিশা হাস্পতালত শ্ৰমিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰীসোণোৱালে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়াললৈ 7,00,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে।
আজি তেখেত চিকিৎসাধীন হৈ আছে বুদ্ধেশ্বৰ দ্বীপ, আৰু বৰ্তমান চিকিৎসকসকলে কৈছে তেখেত বিপদমুক্ত আৰু বাকী কিছুদিন থাকিব লাগিব, আৰু চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ চিকিৎসাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে। আৰু এই ঘটনাটো অত্যন্ত দুৰ্ঘটনাৰ ঘটনা। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিশেষকৈ অসম চৰকাৰ, অৰুণাচল চৰকাৰ সকলোৱে মিলি উদ্ধাৰ অভিযানত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে, আৰু এতিয়ালৈকে 6টামান মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীখিনি উদ্ধাৰ কৰাৰ বাবে NDRFৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান আৰ্মি আৰু আসাম পুলিচ, অৰুণাচল পুলিচ সকলোৱে মিলি এই কামত আত্মনিয়োগ কৰি আছে নিৰন্তৰভাৱে।
উল্লেখযোগ্য যে মন্ত্ৰী বিমল বৰাই কালি আঞ্জাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জিলা প্ৰশাসন, সেনা আৰু NDRFৰ দলে চলোৱা উদ্ধাৰ অভিযান নিৰীক্ষণ কৰে। অসমৰ 14 শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বৰাই অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু তেজপুৰৰ 25th ITBP কমাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। অসম গণ পৰিষদৰ চাবুৱা লাহোৱাল সমষ্টি সমিতিৰ উদ্যোগত প্ৰথমখন সংকল্প সমাৱেশ কালি ডিব্ৰুগড়ৰ চাবুৱাৰ দিনজয় খেলপথাৰত অনুষ্ঠিত হয়। সমাৱেশত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ দলে এই সংকল্প সমাৱেশৰ আয়োজন কৰে। সমাৱেশত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই অগপ, বিজেপি মিত্ৰতা, চৰকাৰৰ উন্নয়নমূলক আঁচনি, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ জনগোষ্ঠীৰ লোকক ভূমিপত্তা প্ৰদান বিষয়ত দলৰ স্থিতি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ হেলেম ৰাজহচক্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বিশ্বনাথ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত ছয়দুৱাৰ মহাবিদ্যালয়ত এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱা 10 ডিচেম্বৰৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰশিক্ষণত দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন প্ৰশিক্ষণ দিয়া হয়। হেলেম ৰাজহচক্ৰৰ লাটমণ্ডল গাঁও প্ৰধান CQRT স্বেচ্ছাসেৱককে ধৰি ৰাজহচক্ৰটোৰ বিভিন্ন বিভাগৰ কৰ্মচাৰী, আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ স্বেচ্ছাসেৱক, আশা, অংগনবাড়ী কৰ্মী, গাঁওৰক্ষী বাহিনী আদি সামৰি প্ৰায় 150 গৰাকী লোকক দুৰ্যোগৰ সঁহাৰি আৰু সাহায্য ব্যৱস্থাপনা, মৌলিক অনুসন্ধান আৰু উদ্ধাৰ কৌশল, শিশুকেন্দ্ৰিক জৰুৰীকালীন প্ৰস্তুতি আৰু জৰুৰীকালীন অৱস্থাত পানী আৰু অনাময় সম্পৰ্কীয় বিষয়ত প্ৰশিক্ষণ অনুষ্ঠিত হয়। কাৰ্যসূচীৰ তৃতীয় দিনা অৰ্থাৎ কালি হেলেঙিস্থিত অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 12 নম্বৰ বেটেলিয়ন আৰু গহপুৰ অগ্নি নিৰ্পাপক বাহিনীৰ এটা দলৰ জৰিয়তে ভূমিকম্পৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন অনুষ্ঠিত হয়। হেলেম ৰাজহচক্ৰৰ স্বাস্থ্য, শিক্ষা আৰু সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মচাৰীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। ভাৰতীয় খাদ্য নিগমৰ ধেমাজি গুদামৰ পৰা 26,800 বস্তা চাউল সৰলুকি হোৱা ঘটনাৰ CBI তদন্তৰ দাবীত কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ কছাৰী ময়দানৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ 100+ সদস্যই অংশ লয়। প্ৰতিবাদকাৰীসকলে ভাৰতীয় খাদ্য নিগমৰ লখিমপুৰ কাৰ্যালয়ৰ অন্তৰ্গত গুদামসমূহক তদন্তৰ আওতালৈ অনা, সুলভ মূল্যৰ দোকানীক নিম্নমানৰ চাউল যোগান আদিকে ধৰি বহুকেইটা বিষয় CBIৰ তদন্তৰ আওতালৈ অনাৰ বাবে দাবী উত্থাপন কৰে। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমজিলাত কালি হিংসা প্ৰতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত বিশ্বনাথৰ সংকল্প হাব ফৰ এম্পাৱাৰমেণ্ট অৱ উইমেনৰ উদ্যোগত লিংগভিত্তিক হিংসা আৰু ডিজিটেল ছেফটিৰ ৰিং ইনিচিয়েটিভ সন্দৰ্ভত অনুষ্ঠিত 16-দিনীয়া অভিযানৰ অংশ হিচাপে এই সজাগতা সভা অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।